আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুস্মিতা কামলী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ 76 সংখ্যক মৃত্যুতিথিৰ সৈতে সংগতি ৰাখি ৰাজ্যজুৰি লোককল্যাণ দিৱস পালন, প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী কেন্দ্ৰ কৰি উদ্ভৱ হোৱা হিংসাম্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশখনৰ বিভিন্ন স্থানত অনিৰ্দিষ্ট কালৰ বাবে সান্ধ্য আইন জাৰি, প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ, দেশখন পৰিচালনাৰ বাবে সেনাপ্ৰধানৰ অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ'ব বুলি ঘোষণা, বাংলাদেশৰ হিংসাম্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত বাংলাদেশ সীমান্তত উচ্চ সতৰ্কতা জাৰি, সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে অতিৰিক্ত বাহিনী মোতায়েন, পেৰিছ অলিম্পিকত মহিলাৰ টেবুল টেনিছৰ দলীয় ইভেণ্টত ভাৰতৰ মণিকা বাট্টা, শ্ৰীজা আকুলা আৰু অৰ্চনা কামাথৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ, আৰু অলিম্পিকত বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত ব্ৰঞ্জৰ পদকৰ বাবে লক্ষ্য সেন মালয়েছিয়াৰ জি জি আলিৰ বিৰুদ্ধে অৱতীৰ্ণ। ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ 76 সংখ্যক মৃত্যুতিথিৰ সৈতে সংগতি ৰাখি আজি লোককল্যাণ দিৱসৰ আয়োজন কৰা হয়। 2022 বৰ্ষৰ পৰা অসম চৰকাৰে এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি আহিছে। ইয়াৰ দ্বাৰা লোকপ্ৰিয় বৰদলৈ জীৱন, কৰ্মৰাজী, ৰাজনৈতিক দৰ্শন আৰু নেতৃত্বদানৰ ক্ষমতা আলোকপাত কৰি নৱপ্ৰজন্মক এই গুণসমূহ আহৰণ কৰাৰ বাবে আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি পাণবজাৰৰ নেহৰু পাৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লোককল্যাণ দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰীয়ে বৰদলৈ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি দিয়া ভাষণত নেতাগৰাকীৰ সপোনৰ অসমখনক বাস্তৱায়িত কৰিবলৈ সংকল্পবদ্ধ বুলি মন্তব্য কৰে। এই অনুষ্ঠানত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইপিনে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি লোককল্যাণ দিৱস উপলক্ষে ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়োৱা 18 প্ৰশাসনিক বিষয়ালৈ মুখ্যমন্ত্ৰী কৰ্মশ্ৰী বঁটা আৰু 10 ৰাজ্যিক তথা 37 জিলা পৰ্যায়ৰ অৰাজপত্ৰিত বিষয়ালৈ লোকসেৱা বঁটা আগবঢ়োৱা হয়। মুখ্যমন্ত্ৰীয়ে এই বঁটা প্ৰদান কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আদৰ্শৰাজিৰে উদ্বুদ্ধ হবলৈ সকলোকে আহান জনায়। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোককল্যাণ দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। তামোলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা জনাই এই দিৱস পালন কৰা হয়। একেদৰে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগতো আজি এই দিৱস উপলক্ষে সীমা আয়ুক্তৰ কাৰ্যালয়ত এখন সভাৰ আয়োজন কৰা হয়। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়তো আজি লোককল্যাণ দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই অনুষ্ঠানত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হয়। গোলাঘাট জিলাত আয়োজিত এই দিৱসৰ অনুষ্ঠানত জিলাৰ অতিৰিক্ত উপায়ুক্ত বৰদলৈৰ জীৱন, আদৰ্শ তথা কৰ্মজীৱনৰ বিষয়ে আলোকপাত কৰে। এই অনুষ্ঠানত গোলাঘাট জিলাৰ পৰা লোককল্যাণ বঁটা লাভ কৰিবলৈ সমৰ্থ হোৱা 4 ব্যক্তিক অভিনন্দন জ্ঞাপন কৰা হয়। চৰাইদেউ, লখিমপুৰ, তিনিচুকীয়া, মাজুলী, কাৰ্বি আংলং, কৰিমগঞ্জ, শোণিতপুৰ, তামোলপুৰকে ধৰি অন্যান্য জিলাসমূহতো আজি এই দিৱসৰ কাৰ্যসূচী লোৱা হয়। প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা হিংসাম্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশখনৰ বিভিন্ন স্থানত অনিৰ্দিষ্ট কালৰ বাবে সান্ধ্য আইন জাৰি কৰাৰ লগতে মোবাইল ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়া হৈছে। জানিব পৰা মতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি এখন সেনাৰ হেলিকপ্টাৰযোগে দেশ এৰি উৰা মাৰিছে। দেশখনৰ সেনাপ্ৰধান ৱাকাৰ উজামানে টেলিভিছনযোগে দেশৰ জনসাধাৰণক সম্বোধি তাৎক্ষণিকভাৱে দেশখন পৰিচালনাৰ বাবে এখন অন্তৱৰ্তী চৰকাৰ গঠন কৰা হ'ব বুলি ঘোষণা কৰিছে। সেনাপ্ৰধানগৰাকীয়ে কয় যে তেওঁ সম্পূৰ্ণ দায়িত্ব সহকাৰে এই অন্তৱৰ্তী চৰকাৰ গঠন সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা কৰিব। বাংলাদেশৰ সেনাপ্ৰধানগৰাকীয়ে জনসাধাৰণক ধৈৰ্য সহকাৰে শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহান জনাইছে। বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি অসংখ্য প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰকাৰী বাসভৱন, গণভৱন ঘেৰাও কৰি পেলোৱাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে সুৰক্ষিত স্থান অভিমুখে ৰাওনা হয়। উল্লেখযোগ্য যে কালি দেশখনত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত লগা সংঘৰ্ষত কমেও 100 লোক নিহত হোৱাৰ লগতে সহস্ৰাধিক লোক আহত হৈছিল। ছাত্ৰসকলে 1971 চনত পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সংগ্ৰামীসকলৰ পৰিয়াল বা আত্মীয়ৰ বাবে চৰকাৰী চাকৰিৰ 30% সংৰক্ষণৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদকাৰীসকলে এই সংৰক্ষণ ব্যৱস্থা বৈষম্যমূলক বুলি অভিযোগ তোলাৰ লগতে এই ব্যৱস্থাই প্ৰধানমন্ত্ৰী হাছিনাৰ আৱামী লীগ পাৰ্টীৰ সমৰ্থকসকলকহে উপকৃত কৰি আহিছিল বুলি অভিযোগ উত্থাপন কৰে। তেওঁলোকে এই সংৰক্ষণৰ পৰিৱৰ্তে মেধাভিত্তিক নিযুক্তি ব্যৱস্থাৰ দাবী তুলিছিল। 1972 চনত প্ৰৱৰ্তন কৰা এই সংৰক্ষণ ব্যৱস্থা 2018 চনত প্ৰত্যাহাৰ কৰা হৈছিল যদিও দেশৰ উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশ মৰ্মে এমাহ পূৰ্বে পুনৰ এই 30% বাহাল ৰাখিবলৈ কোৱাৰ প্ৰস্তাৱ পাছতেই প্ৰতিবাদৰ সূত্ৰপাত হৈছিল। উচ্চতম ন্যায়ালয়ে যোৱা 21 জুলাইত এই সংৰক্ষণ 5% হ্ৰাস কৰাৰ ফলত প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখা হৈছিল যদিও চৰকাৰে তেওঁলোকৰ সকলো ডাটাক মুকলি কৰি দিয়াৰ আহান আওকাণ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবী তোলে। ইফালে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত বাংলা সীমান্তত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে। তদুপৰি সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। একেদৰে মুৰ্ছিদাবাদৰ উন্মুক্ত সীমান্তত চোকা দৃষ্টি ৰখা হৈছে। পদ্মাৰ লগতে অন্যান্য নদী সীমান্তত বি এছ এফে চোকা পহৰা অব্যাহত ৰাখিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দুদিনীয়া ফিজি ভ্ৰমণসূচীলৈ আজি মাজিত উপস্থিত হয়। এয়া হৈছে কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো ফিজি ভ্ৰমণ। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক মাজিত উপস্থিত হোৱাৰ পাছত ফিজিৰ উপ প্ৰধানমন্ত্ৰী ইলিয়ান গাবোকা আৰু ফিজিৰ ভাৰতীয় উচ্চায়ুক্ত পি এছ কাৰ্থেজিয়ানে আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজিৰে পৰা 7 আগষ্টলৈ ফিজি ভ্ৰমণ কৰিব। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ ঐতিহাসিক সম্পৰ্কক অধিক সুদৃঢ় কৰিব। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে ফিজিৰ ৰাজধানী চুৱাত দেশখনৰ ৰাষ্ট্ৰপতি কাটনিভেৰে আৰু প্ৰধানমন্ত্ৰী চিটিভিনী ৰাবুকাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। তেওঁ ফিজিৰ সংসদত ভাষণ দিয়াৰ লগতে সমূহীয়া মত বিনিময় অনুষ্ঠানতো অংশ ল'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে চুৱাৰ গান্ধী মেমৰিয়েল কলেজ পৰিদৰ্শন কৰাৰ লগতে নাগী শ্ৰী শিৱা সুব্ৰমণিয়াম স্বামী মন্দিৰো দৰ্শন কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্ৰীমতী মুৰ্মুৱে 8 আৰু 9 আগষ্টত নিউজিলেণ্ড ভ্ৰমণ কৰিব। তাত তেওঁ দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে ৱেলিংটনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দিব। তদুপৰি তেওঁ অকলেণ্ডত আয়োজিত এটা সমূহীয়া অভ্যৰ্থনা অনুষ্ঠানত প্ৰৱাসী ভাৰতীয় আৰু ভাৰতৰ মিত্ৰসকলৰ সৈতে মত বিনিময় কৰিব। শ্ৰীমতী মুৰ্মু এই ত্ৰিদেশীয় ভ্ৰমণৰ অন্তিম পৰ্যায়ত তিমৰ লেষ্টত উপস্থিত হ'ব আৰু দেশখনৰ ৰাজধানী দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে দেশখনত বাস কৰা ভাৰতীয়সকলে আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানত অংশ ল'ব। ৰাষ্ট্ৰপতি মুৰ্মুৰ এই ত্ৰিদেশীয় ভ্ৰমণে ভাৰতৰ পূৰ্বৰ নীতিত গতি প্ৰদান কৰিব তথা দক্ষিণ পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশেষ গুৰুত্ব আৰোপৰ নীতি সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি অসম আৰু মেঘালয় কেডাৰৰ ভাৰতীয় প্ৰশাসনীয় বিষয়া, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আৰু ভাৰতীয় বন সেৱাৰ বিষয়া সম্প্ৰতি নতুন দিল্লীত থকা বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাকালত বিষয়াসকলে অসমৰ ৰাজ্যপাল হিচাপে নিযুক্ত হোৱাৰ বাবে শ্ৰীআচাৰ্যক অভিনন্দন জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে বিষয়াসকলক বিভিন্ন চৰকাৰী আঁচনি যেনে প্ৰধানমন্ত্ৰী আৱাস যোজনা, জলজীৱন মিছন আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ দৰে আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে প্ৰশংসা কৰে। তেওঁ কয় যে দৰিদ্ৰ হিতাধিকাৰীসকলৰ সুবিধা হোৱাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কেন্দ্ৰীয় সাহায্যৰে ৰূপায়ণ কৰা হৈছে। এই আঁচনি সফল কৰি তোলাৰ ক্ষেত্ৰত বিষয়াসকলে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। আনহাতে জলজীৱন মিছনৰ দ্বাৰা গ্ৰামাঞ্চলৰ পৰিয়ালসমূহত নলযোগে খোৱাপানী যোগানৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। 2030 চনত ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য সমান্তৰালভাৱে চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হ'বলৈ বিষয়াসকলক নিষ্ঠাৰে কাৰ্য সম্পাদন কৰি যাবলৈ ৰাজ্যপালগৰাকীয়ে আহান জনাইছে। আজিৰ এই বৈঠকত দেশৰ লগতে অসমৰ উন্নয়ন সম্পৰ্কীয় পৰিকল্পনাসমূহৰ বিষয়ে খৰচী মাৰি আলোচনা কৰা হয়। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰিখনক ঋতুস্মিতা তামুলীৰ পৰা।
পেৰিছ অলিম্পিকত আজি মহিলাৰ টেবুল টেনিছৰ জুনিয়ৰ ইভেণ্টত ভাৰতৰ মণিকা বাট্ৰা, সৃজা আকুলা আৰু অৰ্চনা কামাথে প্ৰি কোৱাৰ্টাৰ ফাইনেলত ৰোমানিয়াৰ মহিলা দলক 3-2 পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে শ্বুটিঙত স্কিড মিক্স দলীয় শাখাত মহেশ্বৰী চৌহান আৰু অনন্তজিত সিং নাৰুকা ব্যৰ্থ হৈছে। যুটিটোৱে চীনৰ প্ৰতিপক্ষৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ বাবে খেলত অৱতীৰ্ণ হৈছে। ইফালে বেডমিণ্টনৰ পুৰুষৰ শৃংখলাত লক্ষ্য সেনে মালয়েছিয়াৰ জি জিয়া লিৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ বাবে অৱতীৰ্ণ হৈছে। কালিৰ ছেমি ফাইনেলত লক্ষ্য সেনে ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছেনৰ হাতত 20-22, 14-21 পোনপটীয়া ছেটত পৰাজয় বৰণ কৰে। উল্লেখযোগ্য যে অলিম্পিকত ছেমি ফাইনেল পৰ্যায়ত খেলা লক্ষ্য সেনে হৈছে ভাৰতৰ প্ৰথমগৰাকী পুৰুষ বেডমিণ্টন খেলুৱৈ। এথলেটিকছত দুগৰাকী খেলুৱৈয়ে ভাৰতৰ প্ৰতিনিধিত্ব কৰিব। এছিয়ান গেমছত সোণৰ পদক লাভ কৰা অবিনাশ চাৱলে 3000 মিটাৰ ষ্টেপল ফেজ ফাইনেলৰ বাবে অৱতীৰ্ণ হোৱাৰ বিপৰীতে কিৰণ পাহালে মহিলাৰ 400 মিটাৰ প্ৰথম ৰাউণ্ডত অৱতীৰ্ণ হ'ব। মল্লযুঁজৰ মহিলাৰ 68 কিলোগ্ৰাম শাখাত নিশা দহিয়াই প্ৰি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। গুৱাহাটী মহানগৰীত আজি বিয়লিৰ ভাগত অহা এজাক ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাবিত হৈছে। মহানগৰীৰ চানমাৰী, শিলপুখুৰী, জুৰুত, গণেশগুৰিকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম মানত বুৰ যোৱাৰ ফলত জনসাধাৰণে অসুবিধাৰ সন্মুখীন হৈছে। ঠায়ে ঠায়ে পানী জমা হোৱাৰ ফলত যান বাহনৰ চলাচলত জটিলতাৰ সৃষ্টি হোৱাৰ লগতে ভীষণ যানজঁটৰ সমস্যা দেখা দিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কৈছে যে মোদী চৰকাৰে স্বাস্থ্যখণ্ডক অগ্ৰাধিকাৰ দিছে। লোকসভাত আজি 2024-25 বৰ্ষৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত অনুদানৰ দাবী সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে 2013-14 বৰ্ষৰ 33,278 কোটি টকাৰ বাজেট আবণ্টন 2024 বৰ্ষত 90,958 কোটিলৈ অৰ্থাৎ 164% বৃদ্ধি কৰা হৈছে। তেওঁ লগতে কয় যে মুঠ বাজেটৰ 55% ধন ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জৰিয়তে ব্যয় কৰা হয়। চৰকাৰে ক্ৰমান্বয়ে স্বাস্থ্য বাজেট বৃদ্ধি কৰি আছে আৰু বৰ্তমান ই মুঠ ঘৰুৱা উৎপাদনৰ 1.9% স্পৰ্শ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। প্ৰাথমিক স্বাস্থ্যসেৱা আৰু তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা পৰ্যায়ৰ আন্তঃগাঁথনিৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰৰ অধীনত মুঠ 22খন এইমছৰ অনুমোদন কৰা হয় যাৰ ভিতৰত 18খন বৰ্তমান কাৰ্যক্ষম আৰু 4খনৰ নিৰ্মাণ কাৰ্য চলি আছে। চলিত বৰ্ষত তিনিচুকীয়া জিলাৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদন কৰা যুৱক যুৱতীসকলৰ বাবে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ ব্যক্তিগত প্ৰচেষ্টাত বিনামূলীয়া এমহীয়া প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। প্ৰশিক্ষাৰ্থীসকলক তিনিচুকীয়াৰ বিধায়ক কাৰ্যালয়ৰ ঠিকনাত যোগাযোগ কৰি নথি পত্ৰসমূহ জমা দিবলৈ অনুৰোধ জনোৱা হৈছে। আনহাতে অনলাইন গুগল ফৰ্ম পূৰণ কৰিও আবেদন কৰিব পাৰিব বুলি কোৱা হৈছে। ডিব্ৰুগড় জিলা প্ৰশাসনে জিলাখনত মেলেৰিয়া, ডেংগি, জাপানিজ এনকেফেলাইটিছ আদি ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ লৈছে। জিলাখনৰ আয়ুক্ত বিক্ৰম কুৰিৰ নিৰ্দেশত স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন স্থানত ধোঁৱা দিয়াৰ লগতে লাউডস্পীকাৰযোগে সজাগতা সৃষ্টি কৰিছে। বিশেষকৈ বজাৰ, গ্ৰাম্যাঞ্চল, চাহ বাগিচা এলেকা, পানী জমা হোৱা দ অঞ্চল আদি এনে ব্যৱস্থা কৰা হৈছে। যোৱা 2 আগষ্টৰ পৰা অব্যাহত থকা সোণপুৰ জিলা দিৱসৰ কাৰ্যসূচী অনুসৰি আজি জিলাখনৰ 4টা শিক্ষাখণ্ডৰ অন্তৰ্গত 40খন বিদ্যালয়ত শ্ৰমদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। পুৱা 8 বজাত তেজপুৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আয়োজিত এই কাৰ্যসূচী বিধায়ক পৃথিৰাজ ৰাভাই উদ্বোধন কৰে। তেওঁ উপস্থিত শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে ধৰি সকলোকে এখন আটকধুনীয়া বিদ্যালয় গঢ়ি তোলাত সহযোগিতা আগবঢ়াবলৈ আহান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 9 আগষ্টৰ পৰা 15 আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত তিৰংগা পতাকা উত্তোলন কৰিবলৈ আহান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন চেলফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত 2 বছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে। কামৰূপ জিলাৰ দদৰা দলিবাৰী পচৰীয়া অঞ্চলত 1669 চনত হোৱা আলাগুৰি ৰণৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আহোম আৰু মোগল সাম্ৰাজ্যৰ মাজত 1667 চনত আৰম্ভ হোৱা তৃতীয় আলানী যুদ্ধৰ ঐতিহাসিক অংশ হিচাপে পৰিগণিত এই ৰণৰ কিছুদিনৰ পাছতেই 1671 চনত বিখ্যাত শৰাইঘাটৰ যুদ্ধ হৈছিল। শৰাইঘাটৰ যুদ্ধৰ ঐতিহাসিক গুৰুত্ব সমানেই আলাগুৰি ৰণেও অসমীয়া সেনাৰ সাহস আৰু বলিদানৰ কথাকে প্ৰতীয়মান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ৰণত প্ৰাণ আহুতি দিয়া 10,000 অসমীয়া সেনাৰ স্মৃতিত শ্ৰদ্ধা জ্ঞাপন কৰিছে। এই বাৰ্তাত তেওঁ কয় যে এই ৰণ আছিল মোগল সাম্ৰাজ্য সম্প্ৰসাৰণৰ যুঁজৰ বিপৰীতে অসমৰ জাতি ৰক্ষা সংগ্ৰাম। ৰাজ্য চৰকাৰে অসম বুৰঞ্জীৰ প্ৰতিটো সোণালী পৃষ্ঠাত বিশ্বজুৰি প্ৰসাৰ কৰাৰ বাবে অহৰহ চেষ্টা চলাই যাব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিলং জিলাৰ বনচলত আজি UPPL দলৰ 9ম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। দলৰ সভাপতি তথা BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত এই দিৱসৰ মুকলি সভাত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত ভাষণ দি মন্ত্ৰী বৰাই কয় যে আঞ্চলিক দল শক্তিশালী হোৱা মানি ৰাজ্যৰ লগতে বিতৰৰ স্বাৰ্থ সুৰক্ষিত হোৱা। তেওঁ লগতে কয় অসমৰ সকলো জাতি জনগোষ্ঠীৰ স্ব অধিকাৰ সুৰক্ষিত হলেহে ৰাজ্যই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব। অনুষ্ঠানত UPPL দলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্ষ গৌৰা ব্ৰহ্মই ভাষণ দি কয় যে বিগত 4 বছৰত বিটিআৰৰ জনসাধাৰণৰ ন্যায় আৰু শান্তি পাইছে আৰু এই দলক শাসনৰ সুবিধা দিলে অঞ্চলটো আৰু অধিক উন্নত হ'ব। নতুন সভাত বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাই বিটিআৰ চুক্তিৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা সম্ভৱ হৈছে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে যোৱা 2 বছৰত বিটিআৰত 1,42,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান হৈছে আৰু বৈষমতী আঁচনিৰ জৰিয়তে ভৱিষ্যতে 80,00,000 আবেদনৰ হকে কাম কৰিব বুলিও মন্তব্য কৰে। এতিয়া প্ৰধানমন্ত্ৰীৰ সমূহ আকৌ এবাৰ পঢ়ি দিছো। ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ 74 সংখ্যক মৃত্যুতিথিৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যজুৰি লোক কল্যাণ দিৱস পালন। প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী কেন্দ্ৰ কৰি উদ্ভৱ হোৱা হিংসাম্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশখনৰ বিভিন্ন স্থানত অনিৰ্দিষ্ট কালৰ বাবে সাধ্য আইন জাৰি, প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ, দেশখন পৰিচালনাৰ বাবে সেনা প্ৰধানৰ অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ'ব বুলি ঘোষণা, বাংলাদেশৰ হিংসাম্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰত বাংলাদেশ সীমান্তত উচ্চ সতৰ্কতা জাৰি, সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে অতিৰিক্ত বাহিনী মোতায়ন, পেৰিছ অলিম্পিকত মহিলা টেবুল টেনিছৰ দলীয় ইভেণ্টত ভাৰতৰ মণিকা বাট্টা, সিজা আকুলা আৰু অৰ্চনা কামাথে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ আৰু অলিম্পিকত বেডমিণ্টনৰ পুৰুষ শৃংখলাত ব্ৰঞ্জৰ পদকৰ বাবে লক্ষ্য সেনে মালয়েছিয়াৰ জি জুৱা লিৰ বিৰুদ্ধে অৱতীৰ্ণ।